বাতৰি পঢ়িছো অংকজ্যোতি শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে আজি পুৱা 9:15 বজাত পৃথিৱী নিৰীক্ষণকাৰী কৃত্ৰিম উপৰাষ্ট্ৰপতি যে চহকী সাংস্কৃতিক ঐতিহ্যৰ বাবে ভাৰতত প্ৰায় বৈশ্ব গ্লোবেল চাউথ শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে আৰু কেন্দ্ৰীয় জাহাজ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই আজি পুৱা 9:17 বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ক্ষুদ্ৰ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ যান এছ এছ এল ভিৰ জৰিয়তে EOS-08 নামৰ এটা পৃথিৱী নিৰীক্ষণকাৰী কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰে। কৃত্ৰিম উপগ্ৰহটোৰ উৎক্ষেপণৰ লগে লগে এছ এছ এল ভি উৎক্ষেপণ যানৰ উন্নয়নৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হয়। পি এছ এল ভি উৎক্ষেপণ যানৰ তুলনাত 10 মিটাৰ সৰু এছ এছ এল ভি ৰকেট পৃথিৱীৰ নিম্ন কক্ষপথত ক্ষুদ্ৰ আৰু কম ওজনৰ কৃত্ৰিম উপগ্ৰহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা হৈছে। এছ এছ এল ভি উৎক্ষেপণ যানে কম খৰচত কেইবাটাও উপগ্ৰহ উৎক্ষেপণ আৰু নামমাত্ৰ উৎক্ষেপণ আন্তঃগাঁথনিৰ সহায়ত উৎক্ষেপণ অভিযান সম্পূৰ্ণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পি এছ এল ভিৰ তুলনাত এছ এছ এল ভিৰ ভি আই প্ৰায় 20-30% কম। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই EOS-08 কৃত্ৰিম উপগ্ৰহৰ লগতে এছ আৰ জিৰ' ডেমছেট পেছেঞ্জাৰ উপগ্ৰহও সফলতাৰে উৎক্ষেপণ কৰে। এয়া এছ এছ এল ভিৰ তৃতীয় উন্নয়নমূলক যান। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কৈছে যে চলিত বৰ্ষৰ শেষৰ ফালে প্ৰথমটো মানৱবিহীন অভিযান গগনয়ান আৰম্ভ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। ইছৰোত সংবাদ মাধ্যমৰ সৈতে হোৱা এটা মত বিনিময় অনুষ্ঠানত অধ্যক্ষগৰাকীয়ে কয় যে ৰকেটৰ সকলো অংশ সতীশ ধাৱন মহাকাশ কেন্দ্ৰলৈ লৈ যোৱা হৈছে আৰু উৎক্ষেপণৰ বাবে তাত সম্পূৰ্ণৰূপে সাজু কৰা হ'ব। মানৱ অভিযানত মহাকাশচাৰীসকলক সুৰক্ষা প্ৰদান কৰিবলৈ গামা ৰশ্মি আৰু অতিবেঙুনীয়া ৰশ্মিৰ পৰিসৰ পৰীক্ষা কৰিবলৈ ইয়াত বিভিন্ন ধৰণৰ সা সঁজুলি উপলব্ধ কৰা হ'ব বুলিও অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। এছ সোমনাথে লগতে কয় যে তামিলনাডুৰ কুইল চেকাৰাপট্টিনমত মহাকাশ কেন্দ্ৰ স্থাপনৰ কাম দুবছৰৰ ভিতৰত সম্পন্ন হ'ব। চুবুৰীয়া দেশৰ অৱস্থানসমূহৰ প্ৰতি লক্ষ্য ৰাখি সৰু সৰু উপগ্ৰহসমূহ উৎক্ষেপণ কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। ইছৰোৰ অধ্যক্ষগৰাকীয়ে কয় যে সফল পৰীক্ষণৰ পাছত ভাৰতৰ হাতত যিকোনো ধৰণৰ উপগ্ৰহ কম খৰচত উৎক্ষেপণ কৰাৰ ক্ষমতা আছে। তেওঁ কয় যে মহাকাশ উদ্যোগটোলৈ প্ৰযুক্তি হস্তান্তৰৰ ধাৰণাটোৱে মহাকাশ উদ্যোগৰ বিশ্বব্যাপী ক্ষেত্ৰখনত ভাৰতক যথেষ্ট লাভান্বিত কৰিব। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি নতুন দিল্লীৰ নেচনেল ল ইউনিভাৰ্চিটিত আই পি ল আৰু ব্যৱস্থাপনাত যেতিয়া স্নাতকোত্তৰ LLMৰ প্ৰথমটো বেটছৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চহকী সাংস্কৃতিক ঐতিহ্যৰ বাবে ভাৰতক প্ৰায়ে বৌদ্ধিক সম্পত্তিৰ সোণৰ খনি বুলি অভিহিত কৰা হয়। তেওঁ লগতে কয় যে বেদ এই বৌদ্ধিক সম্পত্তিৰ প্ৰধান উদাহৰণ। অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে। পৰ্যটকসকলে অহা মাহৰ 15 তাৰিখলৈ অমৃত উদ্যান পৰিদৰ্শন কৰিব পাৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মীয়ে ৰাষ্ট্ৰপতি ভৱনত অমৃত উদ্যান গ্ৰীষ্মকালীন 2024 বুধবাৰে মুকলি কৰিছিল। চলিত বৰ্ষত প্ৰথমবাৰৰ বাবে ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিসকলক অহা 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে অমৃত উদ্যান দৰ্শন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। তদুপৰি বিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষকসকলক অমৃত উদ্যানলৈ আহিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। এই উদ্যানখনৰ মূল আকৰ্ষণ হ'ল গ্ৰীষ্মকালীন উদ্ভিদসমূহৰ বিচিত্ৰতা, বিৰল আৰু বিদেশী ফুলৰ প্ৰাকৃতিক দৃশ্য, গোলাপৰ বাগিচা, আহত ইত্যাদি। দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে কেন্দ্ৰীয় সচিবালয় মেট্ৰ ষ্টেচনৰ পৰা বিনামূলীয়া বাছ সেৱাৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটত এই টিকটসমূহ উপলব্ধ আছে আৰু অমৃত উদ্যানৰ প্ৰৱেশ বিনামূলীয়া বুলিও আমাৰ সংবাদদাতাই জনাইছে। ভাৰতে কাইলৈ তৃতীয় ভইচ অব গ্লোবেল চাউথ শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে বহনক্ষম ভৱিষ্যতৰ বাবে সবল গ্লোবেল চাউথ। বিদেশ মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে এই সন্মিলনে সংঘৰ্ষ, খাদ্য আৰু শক্তি, সুৰক্ষা সংকট আৰু জলবায়ু পৰিৱৰ্তনৰ লেখীয়া বিশ্বক প্ৰভাৱিত কৰি অহা জটিল প্ৰত্যাহ্বান সন্দৰ্ভত পূৰ্বৰ সন্মিলনত হোৱা আলাপ আলোচনাৰ সম্প্ৰসাৰণৰ বাবে এখন মঞ্চ প্ৰদান কৰিব। সন্মিলনত গ্লোবেল ছাৰ্ক ৰাষ্ট্ৰসমূহে বিভিন্ন প্ৰত্যাহ্বান অগ্ৰাধিকাৰ তথা তুলনামূলকভাৱে কম বিকশিত আৰু বিকাশশীল দেশৰ সমস্যা বিশেষকৈ উন্নয়ন ক্ষেত্ৰত সমাধানক লৈ আলোচনা অব্যাহত থাকিব। মন্ত্ৰালয়ে কৈছে যে পূৰ্ব সন্মিলনৰ দৰে তৃতীয় সন্মিলনো ভাৰ্চুৱেল ব্যৱস্থাৰে অনুষ্ঠিত হ'ব। সন্মিলনৰ উদ্বোধনী সত্ৰত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধানসকলে অংশগ্ৰহণ কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সত্ৰৰ মূৰ ধৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস দৃষ্টিভংগীৰ সম্প্ৰসাৰিত ৰূপ হিচাপে এই অনন্য উদ্যম আৰম্ভ কৰা হৈছে আৰু ইয়াক ভাৰতৰ বহুদৈৱ কুটুম্বকম দৰ্শনৰ সৈতে সংযুক্ত কৰা হৈছে। গ্লোবেল ছাউথ হিচাপে পৰিচিত স্বল্প বিকশিত আৰু উন্নয়নশীল দেশৰ উমৈহতীয়া মঞ্চত সকলো বিষয়ৰ অগ্ৰাধিকাৰক লৈ এখন উমৈহতীয়া মঞ্চত আলাপ আলোচনা কৰাৰ উদ্দেশ্যে এই উদ্যমৰ পৰিকল্পনা কৰা হৈছে। নিৰ্বাচন আয়োগে আজি এখন সংবাদমেলযোগে বিয়লি 3 বজাত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিব। জম্মু কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ সময়সূচী আজি ঘোষণা কৰাৰ সম্ভাৱনা আছে। হাৰিয়ানা আৰু জম্মু কাশ্মীৰৰ লগতে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডতো এই বৰ্ষৰ শেষৰ ফালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। অলপতে বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লবলৈ নিৰ্বাচন আয়োগে জম্মু কাশ্মীৰ আৰু হাৰিয়ানা ভ্ৰমণ কৰিছিল। উচ্চতম ন্যায়ালয়ে 30 ছেপ্টেম্বৰৰ ভিতৰত জম্মু কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে। জম্মু কাশ্মীৰত জম্মু প্ৰদেশৰ 8খন জিলাত আৰক্ষীয়ে 19টা বিশেষ সন্ত্ৰাসবাদী গোট স্থাপন কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে শান্ত অঞ্চল জম্মুত সন্ত্ৰাসবাদী আক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ মাজতে এই পদক্ষেপ লোৱা হৈছে। এই বিধসমূহৰ সকলো ধৰণৰ সম্পদ আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ ফলত জম্মু অঞ্চলত উগ্ৰপন্থী কাৰ্যকলাপ যথেষ্ট হ্ৰাস পাব। প্ৰতিটো গোটৰ নেতৃত্বত এজন উপ আৰক্ষী অধীক্ষক থাকিব আৰু নিৰ্দিষ্ট জিলাসমূহত স্থায়ীভাৱে নিয়োজিত হ'ব। এই বিধসমূহে সন্ত্ৰাসবাদ বিৰোধী অভিযান চলোৱাৰ লগতে একে সময়তে নিয়মীয়া আইন শৃংখলাৰ বিষয়সমূহ চম্ভালিব। এই বিশেষ গোটসমূহ উধমপুৰ কঠুৱা ৰিয়াচী ডডা কিষ্টৱাৰ ৰামবন ৰাজৌৰী আৰু পুঞ্চ জিলাত স্থাপন কৰা হ'ব। এই গোটসমূহে বিশেষভাৱে পি পাঞ্জান অঞ্চল আৰু চেনাক উপত্যকাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। ভাৰতীয় চিকিৎসা সংস্থাই কলকাতাত এগৰাকী কনিষ্ঠ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত জৰুৰীকালীন সেৱাৰ বাহিৰে অন্য সেৱাসমূহ কাইলৈ পুৱা 6 বজাৰ পৰা 24 ঘণ্টাৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাসমূহ অব্যাহত থাকিব আৰু কেজুৱেলিটি ৱাৰ্ডসমূহ খোলা ৰখা হ'ব। বিজ্ঞপ্তিখনত লগতে এইবুলি কোৱা হৈছে যে এই সময়ছোৱাত বহিৰ্বিভাগৰ সেৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব। আই এম এ ৰাজ্যিক শাখাসমূহৰ সৈতে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজেতা মনোজ ভাকাৰক সম্বৰ্ধনা জনায়। মনোজ ভাকাৰক তেওঁ 10 লাখ টকাৰ এখন চেক উপহাৰ দিয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসোণোৱালে কয় যে মনোজ ভাকাৰক পুনৰ কৰি দিছো। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত সোণোৱালে কয় যে মনোজ ভাকাৰে সামৰ্থ আৰু নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰিছে। দেশৰ বাবে অনাগত দিনত মনোজ ভাকাৰে আৰু অধিক পদক জয়লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 25 আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 113 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800 11 7800 এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাইগভ মুকলি মঞ্চৰ যোগেদি পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 30 আগষ্ট পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধানমন্ত্ৰীকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই আজি পুৱা 9:17 শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা EOS-08 নামৰ এটা পৃথিৱী নিৰীক্ষণকাৰী কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয় যে চহকী সাংস্কৃতিক ঐতিহ্যৰ বাবে ভাৰতক প্ৰায়ে বৌদ্ধিক সম্পত্তিৰ সোণৰ হিচাপে অভিহিত কৰা হয়। ভাৰতে কাইলৈ তৃতীয় ভইচ অব গ্লোবেল ছাউথ শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে আৰু কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজেতা মনোজ ভাকাৰক সম্বৰ্ধনা জনায়। নমস্কাৰ।